এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, চাৰিগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, 2025 চনৰ ভিতৰত ভাৰতবৰ্ষক যক্ষ্মামুক্ত কৰাৰ উদ্দেশ্যে দেশজুৰি 100 দিনীয়া সজাগতা কাৰ্যসূচী গ্ৰহণ, সহমৰ্মিতা আৰু সহযোগিতাৰে দেশবাসীক এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান, কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ বাবে সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা চলাইছে বুলি ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ অষ্টলক্ষ্মী মহোৎসৱ প্ৰকাশ, ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ সভাত BCCIৰ যুটীয়া সচিব অসম সন্তান দেৱজিৎ শইকীয়াৰ ভাৰতক প্ৰতিনিধিত্ব, আৰু এডিলেইডত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্টত ভাৰতৰ দ্বিতীয় ইনিংছত 5 উইকেটৰ বিনিময়ত 128 ৰাণ সংগ্ৰহ। চাৰিগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হয়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত বিশেষ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীকেইগৰাকীক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। এই সম্প্ৰসাৰণৰ জৰিয়তে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন দোপাল আৰু ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাক নতুনকৈ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকনে ডিব্ৰুগড় সমষ্টিৰ পৰা 4 বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। তেওঁ অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ আৰু অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰিচালনা সমিতিৰ অধ্যক্ষ পদতো নিয়োজিত আছিল। একেদৰে পাথাৰকান্দি সমষ্টিক প্ৰতিনিধিত্ব কৰা নৱনিযুক্ত মন্ত্ৰী কৃষ্ণেন দোপালে সমষ্টিটোৰ পৰা 2016 আৰু 2021 চনত বিধায়ক হিচাপে নিৰ্বাচিত হয়। আনগৰাকী মন্ত্ৰী কৌশিক ৰায় লক্ষীপুৰ সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। ডুমডুমা সমষ্টিৰ বিধায়ক নৱনিযুক্ত মন্ত্ৰী ৰূপেশ গোৱালায়ো প্ৰথমবাৰৰ বাবে সমষ্টিটোৰ বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰিছে। আজিৰ ভিতৰত মন্ত্ৰীসকলৰ বিভাগসমূহ ঘোষণা কৰাৰ সম্ভাৱনা আছে। 2025 চনৰ ভিতৰত ভাৰতবৰ্ষক যক্ষ্মামুক্ত কৰাৰ উদ্দেশ্যে দেশজুৰি কেন্দ্ৰীয় চৰকাৰে যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে 100 দিনীয়া কাৰ্যসূচী গ্ৰহণ কৰিছে। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধিক যক্ষ্মা আক্ৰান্ত ৰোগী থকা জিলাসমূহক কেন্দ্ৰ কৰি ৰোগটো নিৰ্মূল কৰিবলৈ হাতত লোৱা কাৰ্যসূচীত জনসাধাৰণৰ সক্ৰিয় সহযোগ আশা কৰিছে। প্ৰধানমন্ত্ৰীয়ে নতুন ঔষধ, প্ৰযুক্তিৰ ব্যৱহাৰ আৰু উন্নত চিকিৎসা প্ৰক্ৰিয়াৰ দ্বাৰা দেশবাসীয়ে যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈছে বুলি অৱগত কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে তেওঁ ৰোগীসকলৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰাৰ লগতে ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত তেওঁলোকক সম্পূৰ্ণ সহযোগিতা প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি হাৰিয়ানাৰ পঞ্চকুলাত 100 দিনীয়া যক্ষ্মামুক্তকৰণ অভিযানৰ আৰম্ভণি কৰে। তেওঁ কয় যে চৰকাৰে ভাৰতক যক্ষ্মামুক্ত কৰাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে।
वहां हम लोगों ने फोकस करके इस कार्यक्रम को लेने का तय किया है और तीव्र गति से एक्सेलरेटेड तरीके से हम डिटेक्शन टेस्ट ट्रीटमेंट और उसके सपोर्टिव जो हमारे स्ट्रेटजीज है उन सारे सपोर्टिव स्ट्रेटजीज को आगे बढ़ाने का काम। मैं ये मानता हूं कि यह कार्यक्रम टीबी मुक्त भारत और हेल्थी नेशन स्वस्थ देश इसको बनाने लिए आज का दिन और ये 100 दिन का कार्यक्रम एक मील पत्थर साबित होगा और आगे जाकर के इसका बहुत दूरगामी प्रभाव पड़ेगा ऐसा मैं मानता हूं।
অসমতো আজি যক্ষ্মা নিৰ্মূল অভিযানৰ শুভাৰম্ভ কৰা হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্ৰেক্ষাগৃহত আয়োজিত আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত থকাৰ লগতে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু অতুল বৰায়ো অংশগ্ৰহণ কৰে। এই অভিযানৰ অধীনত ৰাজ্যৰ 17খন জিলাক অন্তৰ্ভুক্ত কৰা হৈছে। বৰপেটা জিলাৰ যি তৰুণৰাম ফুকন ৰংগমঞ্চত এই অভিযানৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত জিলাখনৰ স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকে। জিলাখনৰ 598গৰাকী যক্ষ্মা ৰোগীৰ চিকিৎসা অব্যাহত আছে। অভিযানৰ শুভাৰম্ভ কৰি জিলাখনৰ আয়ুক্ত গীতাশ্ৰী লাচিতে কয় যে 100 দিনৰ অভিযানত সজাগতামূলক কাৰ্যসূচী, যক্ষ্মা ৰোগী আদি চিনাক্তকৰণ কাৰ্যসূচী লোৱা হ'ব। কাৰ্বি আংলং জিলাতো যক্ষ্মা ৰোগ মুক্ত কৰাৰ উদ্দেশ্যে 100দিনীয়া অভিযানৰ আৰম্ভ কৰা হৈছে। চিৰাং জিলাত যক্ষ্মা ৰোগ প্ৰতিৰোধী সজাগতা অভিযানৰ অংশ হিচাপে আজি সাংসদ জয়ন্ত বসুমতাৰীয়ে 5খন পৰীক্ষাগাৰযুক্ত এম্বুলেন্স মুকলি কৰে। শ্ৰীভূমিৰ কৰিমগঞ্জ অসামৰিক চিকিৎসালয় আৰু মৰিগাঁও জিলাৰ অসামৰিক চিকিৎসালয়তো আজি যক্ষ্মা ৰোগ মুক্ত কৰাৰ উদ্দেশ্যে 100দিনীয়া অভিযান আৰম্ভ কৰা হয়। ভাৰতে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাসমূহত অংশগ্ৰহণকাৰী হিচাপে ক্ষান্ত নাথাকি শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে অৱতীৰ্ণ হ'বলৈ সমৰ্থ হৈছে বুলি যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া তথা নিয়োগ আৰু শ্ৰম দপ্তৰৰ মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই আজি কোহিমাত প্ৰকাশ কৰে। দুদিনীয়া নাগালেণ্ড ভ্ৰমণসূচীৰে আজি কোহিমাত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে অলিম্পিক, পেৰালিম্পিকছ আৰু অন্য আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত নিজৰ পাৰদৰ্শিতাৰ পৰিচয় দিছে। কৌশলগত পৰিকল্পনা তথা তৃণমূল পৰ্যায়ৰ পৰা ক্ৰীড়া প্ৰতিভা বিকাশৰ বাবে এই সফলতা লাভ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যখনত শ্ৰম আৰু নিয়োগ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ বিষয়ববীয়া তথা ক্ৰীড়াবিদসকলৰ সৈতে মত বিনিময় কৰে। মত বিনিময় কালত মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰ চৰকাৰে ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সম্পৰ্কে আলোকপাত কৰে। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া ৱেভৰ 411.5, 289.9 মিটাৰ, ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাইছে। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ সম্ভাৱনাসমূহ বিকশাই তুলি অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ বাবে প্ৰচেষ্টা চলাই আছে বুলি আজি উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ আজিৰ কাৰ্যসূচীত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কালি মুকলি কৰা তিনিদিনীয়া এই মহোৎসৱত 250গৰাকীও অধিক শিল্পীয়ে হস্তশিল্প, হস্ততাঁত, বস্ত্ৰ, উদ্যানশস্যৰ উপৰি 34বিধ ভৌগোলিক সূচাংক অৰ্থাৎ জি আই টেগ থকা সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে। মহোৎসৱৰ কাৰ্যসূচীৰ অংশ হিচাপে ক্ৰেতা বিক্ৰেতাৰ সন্মিলন, ফেশ্বন শ্ব আদিও অনুষ্ঠিত হৈছে। আজিৰ অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই অংশ লৈ এই মহোৎসৱে বিভিন্ন ক্ষেত্ৰৰ লোকসকলক একত্ৰিত কৰিবলৈ সমৰ্থ হোৱা বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীয়ে কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱ মুকলি কৰি দেশৰ বিকাশ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ অপাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছিল। গুৱাহাটী, আগৰতলা, গেংটক, আইজল, শ্বিলং, ইটানগৰ আৰু কোহিমাৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰ ভালেমান চহৰৰ মহানগৰসমূহৰ দৰে বৃহৎ সম্ভাৱনা আছে বুলিও শ্ৰীমোদীয়ে মন্তব্য কৰিছিল। অষ্টলক্ষ্মী মহোৎসৱৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি শ্ৰীমোদীয়ে প্ৰথম আৰু অন্যান্য এই মহোৎসৱে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বিনিয়োগৰ অপাৰ সুযোগ মুকলি কৰিব বুলিও আশা প্ৰকাশ কৰিছিল। কাইলৈ মহোৎসৱৰ সামৰণি পৰিব। কেন্দ্ৰীয় চৰকাৰে জাগীৰোডত এখন কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ বাবে অনুমোদন জনোৱাত অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণাৰ পাছতেই জাগীৰোড কেন্দ্ৰীয় বিদ্যালয় সুৰক্ষা সমিতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে।
জাগীৰোডৰ একমাত্ৰ কেন্দ্ৰীয় বিদ্যালয়খনে চিভিল ছেক্টৰৰ বাবে অনুমোদন লাভ কৰিলে আৰু অসমৰ পৰা এইখনে একমাত্ৰ বিদ্যালয় যিয়ে নেকি কেন্দ্ৰৰ পৰা আমি অনুমোদন লাভ কৰিছো। সেয়ে মই সকলোলৈ ধন্যবাদ জনাইছো। মই ধন্যবাদ জনাইছো কেন্দ্ৰীয় চৰকাৰক, ৰাজ্য চৰকাৰক ধন্যবাদ জনাইছো। মই ধন্যবাদ জনাইছো মৰিগাঁও জিলাৰ উপায়ুক্ত মহোদয়, তেখেতে যথেষ্ট তৎপৰতাৰে এই কামটো সফল কৰিলে। আৰু লগতে ধন্যবাদ জনাইছো বিভাগীয় বিভিন্ন ক্ষেত্ৰত জড়িত কৰ্তৃপক্ষক, তেওঁলোকক মই ধন্যবাদ জনাইছো। স্থানীয় মই ৰাইজক ধন্যবাদ জনাইছো, তেওঁলোকে যথেষ্ট সহায় সহযোগ আমাক আগবঢ়াইছে। ধন্যবাদ জনাইছো আমাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ অভিভাৱকসকল, তেওঁলোকে যথেষ্ট সহায় সহযোগিতা আমাক আগবঢ়ালে আৰু সেই গোটেইখিনি লৈ পেলাই আজি আমি এই কামটো আমি সফল হ'ল। সেইটো আমাৰ জাগীৰোডৰ কাৰণে সঁচাকৈ আমাৰ গোটেই ভাল খবৰ।
উল্লেখযোগ্য যে হিন্দুস্তান কাগজ নিগমৰ অধীনস্থ নগাঁও কাগজ কলৰ অধীনত জাগীৰোডত এখন কেন্দ্ৰীয় বিদ্যালয় চলি আছিল যদিও কাগজ কল বন্ধ হোৱাৰ পাছত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সন্দৰ্ভত অনিশ্চয়তাৰ সৃষ্টি হৈছিল। কেন্দ্ৰীয় বিদ্যালয়খন স্থাপনৰ বাবে জনোৱা অনুমোদনে ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলক সকাহ দিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কেন্দ্ৰীয় মন্ত্ৰীসভাই 85খন নতুন কেন্দ্ৰীয় বিদ্যালয় আৰু 28খন নতুন নবোদয় বিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে। জাগীৰোডৰ কেন্দ্ৰীয় বিদ্যালয়খনৰ উপৰি শোণিতপুৰ, চৰাইদেউ, দক্ষিণ শালমৰা, মানকাছাৰ, পশ্চিম কাৰ্বি আংলং আৰু মাজুলীত নতুনকৈ নবোদয় বিদ্যালয় স্থাপন কৰাৰ কথা মন্ত্ৰীসভাই ঘোষণা কৰিছে। গুৱাহাটী মহানগৰীৰ সমীপৰ সোণাপুৰৰ আমৰিভেলীত আজিৰে পৰা দুদিনীয়াকৈ কমলা উৎসৱ অনুষ্ঠিত হৈছে। সোণাপুৰৰ ৰসাল আৰু সুমিষ্ট কমলাক বিশ্বমুখী কৰাৰ প্ৰচেষ্টাৰে অসম মেঘালয় সীমান্তৱৰ্তী দণ্ডুৰাইত আজিৰে পৰা এই উৎসৱৰ আয়োজন কৰা হৈছে। পাহাৰীয়া অঞ্চলটোৰ বিস্তীৰ্ণ এলেকাত থকা কমলা খেতি প্ৰত্যক্ষ কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক অঞ্চলটোত উপস্থিত হৈছে। অসম মেঘালয় সীমান্তৱৰ্তী বৃহত্তৰ আমপ্ৰি অঞ্চলৰ বান্দৰগোগ, মাগুৰচিলা, দণ্ডুৰাই, মাৰকাং, কলংপুৰ, কাছমলাকে ধৰি কেইবাখনো গাঁও প্ৰচুৰ পৰিমাণে এই সময়ছোৱাত কমলা উৎপাদন হয়। এই এটা স্থানীয় সংস্থাই দেশী বিদেশী পৰ্যটকক আকৰ্ষণৰ বাবে আয়োজন কৰা এই উৎসৱৰ প্ৰথম দিনাই অগণন লোকৰ সমাগম হৈছে। উৎসৱৰ সৈতে সংগতি ৰাখি বস্ত্ৰ আৰু খাদ্য মেলাও অনুষ্ঠিত হৈছে। পলিঅ' ৰোগ নিৰ্মূলৰ উদ্দেশ্যৰে কাইলৈ অসমৰ 27খন নিৰ্বাচিত জিলাত উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাত এই উদ্দেশ্যৰে কাইলৈ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় মাতৃ আৰু শিশু চিকিৎসা বিভাগত পুৱাৰে পৰা প্ৰতিষেধক প্ৰদান কৰা হ'ব। ইয়াৰ লগতে জিলাখনৰ মুঠ 889টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত 1.5 লাখতকৈ অধিক শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। একেদৰে চৰাইদেউ জিলাত 60,000ৰো অধিক শিশুক 8ৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। এই অভিযান সফল কৰিবলৈ প্ৰতিটো বিভাগক সহযোগিতা আগবঢ়াবলৈ চৰাইদেউ স্বাস্থ্য বিভাগে আহ্বান জনাইছে। যশস্বী সাহিত্যিক তথা সাংবাদিক হোমেন বুঢ়াগোহাঁই আজি 93 সংখ্যক জন্মবার্ষিকী। এই উপলক্ষে বিশিষ্ট কথাশিল্পীগৰাকীলৈ শ্ৰদ্ধা প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সমাজ জীৱনলৈ তেওঁ আগবঢ়োৱা অৱদান প্ৰতিজন অসমীয়াই চিৰদিন মনত ৰাখিব বুলি সামাজিক মাধ্যমযোগে অৱগত কৰে। উল্লেখযোগ্য যে প্ৰতিষ্ঠাযশা সাহিত্যিকগৰাকীৰ উপজাতিনতে ৰাজ্য চৰকাৰে 2024 বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা লাভ কৰা সাহিত্যিকসকলক সম্বৰ্ধনা জনায়। উচ্চ শিক্ষা বিভাগে গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজন কৰা কাৰ্যসূচীটোত 31 বিশিষ্ট সাহিত্যিকলৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ উপস্থিতিত এই সন্মান আগবঢ়োৱা হয়। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননীগোপাল মহন্ত, শিক্ষা উপদেষ্টা ডঃ দেৱব্ৰত দাসকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। এতিয়া পৰৱৰ্তী বাতৰিৰ বাবে আমি পুনৰাই অৰুণিমা গোস্বামীৰ ওচৰলৈ যাওঁ। আহক।
সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেনাবাহিনীৰ লোকসকলৰ ত্যাগ, সাহস আৰু দৃঢ়তাক অভিবাদন জনায়। তেওঁ কয় যে সেনা জোৱানসকলৰ সাহস আৰু ত্যাগে দেশৰ প্ৰতিগৰাকী নাগৰিকক স্বদেশৰ প্ৰতি দায়িত্বশীল হ'বলৈ শিকোৱাৰ লগতে প্ৰেৰণা যোগাই আহিছে। এই দিৱস উপলক্ষে তেওঁ সশস্ত্ৰ বাহিনীৰ পতাকা নিধিলৈ বৰঙণি আগবঢ়াবলৈ দেশৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। গুৱাহাটীৰ ৰাজভৱনতো আজি এই দিৱস উপলক্ষে কাৰ্যসূচী গ্ৰহণ কৰা হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ উপস্থিতিত অনুষ্ঠিত এই দিৱসত সশস্ত্ৰ বাহিনীৰ জোৱান, প্ৰাক্তন সেনা বিষয়া তথা জোৱান আৰু দেশৰ বাবে আত্মবলিদান দিয়া জোৱানসকলৰ পৰিয়ালৰ সদস্যক সন্মানিত কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপাল শ্ৰী আচাৰ্যই শ্বহীদসকলৰ পৰিয়ালবৰ্গ তথা প্ৰাক্তন সেনা বিষয়াসকলৰ ত্যাগক ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানৰ অংশ হিচাপে ৰাজ্যপালগৰাকীয়ে ৰাজ্যখনৰ প্ৰাক্তন সৈনিকসকলৰ কল্যাণ আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত সৈনিক কল্যাণ সঞ্চালকালয়ে কৰা কাৰ্যকলাপ সম্পৰ্কত আলোকপাত কৰা এখন দেৱাল আৰু এখন টেবুল কেলেণ্ডাৰ মুকলি কৰে। অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসো উপস্থিত থাকে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ইয়াৰ সাপ্তাহিক দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বনভোজৰ বতৰ, হাঁহি ধেমালি, পৰিৱেশ আৰু ইয়াৰ প্ৰভাৱ শীৰ্ষক এটা অনুষ্ঠানৰ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ লগতে অৰুণিমা গোস্বামী আৰু পৰিস্মিতা দিহিঙীয়া এই অনুষ্ঠানত উপস্থিত থাকিব। টেলিফোনযোগে আমাৰ সংবাদদাতা আৰু কিছু সচেতন ব্যক্তি এই অনুষ্ঠানত সংযোজিত হ'ব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ যুটীয়া সচিব, অসমৰ প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ দেৱজিত শইকীয়াই আজি ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ বৰ্ডৰ সভাত ভাৰতক প্ৰতিনিধিত্ব কৰে। উল্লেখযোগ্য যে পূৰ্বে এই দায়িত্বত BCCIৰ সচিব জয় শ্বাহ আছিল, কিন্তু শ্বাহ সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অধ্যক্ষ হোৱাত BCCIৰ ফালৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদত বৰ্ড অধ্যক্ষৰূপে দেৱজিৎ শইকীয়াই প্ৰতিনিধিত্ব কৰিব। এডেলাইডত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্ট মেটছত আজি দ্বিতীয় দিনৰ খেলৰ অন্তত ভাৰতে দ্বিতীয় ইনিংছত 5 উইকেটৰ বিনিময়ত 128 ৰাণ সংগ্ৰহ কৰে। আজি দ্বিতীয় দিনৰ খেল আৰম্ভ হোৱাৰ পাছত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ট্ৰেভিছ হেডৰ শতকৰ সহায়ত 377 ৰাণ সংগ্ৰহ কৰি 157 ৰাণৰ অগ্ৰগতি লাভ কৰে। ভাৰতে নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰি পুনৰ বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় আৰু বৰ্তমান ভাৰতে 5 উইকেট হাতত থকাৰ সময়ত ঘৰুৱা দলটোতকৈ 29 ৰাণত পিছ পৰি আছে। অসম চৰকাৰে আয়োজন কৰা দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ বিধানসভা সমষ্টিভিত্তিক প্ৰতিযোগিতাসমূহ আজিৰে পৰা বৰপেটা জিলাত অনুষ্ঠিত হৈছে। আজি বৰপেটা বিধানসভা সমষ্টিত প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয়। জিলাখনৰ ক্ৰীড়া বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত খনিন্দ্ৰ দাসে প্ৰতিযোগিতা উদ্বোধন কৰে। চাৰিদিনীয়াকৈ হ'বলগীয়া এই প্ৰতিযোগিতাত এথলেটিক্স, দবা, কাবাডী আদি খেল খেলোৱা হ'ব। কোকৰাঝাৰ জিলাৰ দতমা বিধানসভা সমষ্টিৰ খেল মহাৰণৰ কাৰ্যসূচী আজি দতমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আৰম্ভ হয়। কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে আজি প্ৰতিযোগিতা উদ্বোধন কৰে। ওমানৰ মাস্কটত আজিৰে পৰা 15 ডিচেম্বৰলৈ হ'বলগীয়া মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত কাইলৈ ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অধিনায়ক জ্যোতি সিঙৰ নেতৃত্বত ভাৰতীয় দলটোত উপ অধিনায়ক সাক্ষী ৰাণা আৰু ছিনিয়ৰ দলৰ হৈ খেলি অহা দীপিকা বৈষ্ণৱীকে ধৰি খেলুৱৈসকল আছে। যোৱা বছৰ ফাইনেলত দক্ষিণ কোৰিয়াক 2-1 পৰাজিত কৰি ভাৰতে প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰিছিল। প্ৰতিযোগিতাৰ পুল এত স্থান লাভ কৰা ভাৰতীয় দলটোৱে চীন, থাইলেণ্ড আৰু মালয়েছিয়াৰ বিৰুদ্ধে খেলিব। প্ৰতিটো পুলৰ পৰা শীৰ্ষ দুটা দলে ছেমি ফাইনেলত স্থান লাভ কৰাৰ বিপৰীতে অহা বছৰ চিলিত হ'বলগীয়া জুনিয়ৰ বিশ্বকাপ প্ৰতিযোগিতাতো স্থান লাভ কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। 4 নতুন মন্ত্ৰী অন্তৰ্ভুক্তিৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। 2025 চনৰ ভিতৰত ভাৰতবৰ্ষক যক্ষ্মামুক্ত কৰাৰ উদ্দেশ্যে দেশজুৰি 100 দিনীয়া সজাগতা কাৰ্যসূচী গ্ৰহণ। কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ বাবে সৰ্বতো প্ৰকাৰৰ প্ৰচেষ্টা চলাইছে বুলি ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ অষ্টলক্ষ্মী মহোৎসৱত প্ৰকাশ। ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ সভাত BCCIৰ যুটীয়া সচিব অসম সন্তান দেৱজিৎ শইকীয়াৰ ভাৰতক প্ৰতিনিধিত্ব আৰু এডিলেইডত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্টত ভাৰতৰ দ্বিতীয় ইনিংছত 5 উইকেটৰ বিনিময়ত 128 ৰাণ সংগ্ৰহ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 7:10 শুনিবলৈ পাব।